বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, আজি আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলপ্ৰসূ হোৱাৰ লগতে ইয়াৰ আলোচনাসমূহে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্ধু সম্পৰ্কে তাৎক্ষণিক আলোচনাৰ দাবীৰে বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যসূচী কাইলৈ পৰ্যন্ত স্থগিত ৰখা হৈছে। সদনত আজি বহন পত্ৰ বিধেয়ক 2025 গৃহীত হয়। বোম্বে উচ্চ ন্যায়ালয়ে 2006 চনত মুম্বাইত সংঘটিত ৰেল বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত 12 লোকক দোষমুক্ত কৰিছে আৰু বাংলাদেশ বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাৰ ফলত কমেও 19 লোকৰ মৃত্যু আৰু 100 অধিক লোক আহত হৈছে। এতিয়া শুনক বিতং বাতৰি। সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলপ্ৰসূ হোৱাৰ লগতে ইয়াৰ আলোচনাসমূহে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰে। আজি আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে সংসদৰ এই অধিৱেশন আমাৰ সামূহিক প্ৰাপ্তি উদযাপনৰ গৌৰৱময় মুহূৰ্তত অনুষ্ঠিত হৈছে। অধিৱেশনৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো দলৰ সাংসদসকলৰ সহযোগিতা কামনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সেনাবাহিনীৰ শক্তি সন্দৰ্ভত সমগ্ৰ বিশ্ব অৱগত হৈছে। তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ সময়ত সন্ত্ৰাসবাদৰ মূল পৰিকল্পনাকাৰী আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া গুপ্তস্থানসমূহ ধ্বংস কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাই 100% সফলতা লাভ কৰিছে। তেওঁ কয় যে ভাৰতীয় সেনাই তেওঁলোকৰ অভিযান 20 সমাপ্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পেহেলগামত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ইয়াৰ মূল অভিকেন্দ্ৰৰ বিষয়েও অৱগত হৈছে। শ্ৰীমোদীয়ে কয় যে দলীয় সীমাবদ্ধতাকো নেওচি ৰাষ্ট্ৰৰ স্বাৰ্থত প্ৰায় সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে বিশ্বৰ কেইবাখনো দেশ ভ্ৰমণ কৰি সন্ত্ৰাসবাদক উদগনি দিয়া পাকিস্তানৰ ভূমিকা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মঞ্চত সফলভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্ষাকাল উদ্ভাৱন আৰু সম্ভাৱনাৰ প্ৰতীক। তেওঁ কয় যে বছৰৰ আগলি বতৰা কৃষিকাৰ্যত সহায়ক হৈছে। শ্ৰীমোদীয়ে কয় যে শেহতীয়া তথ্যমতে বিগত 10 তুলনাত এইবেলি জল সংৰক্ষণৰ পৰ্যায় 3 বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ শেহতীয়া গোলকীয় সন্মিলনত ভাৰতৰ প্ৰধান সফলতাসমূহতো তেওঁ আলোকপাত কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ প্ৰতিবেদন মতে ভাৰতৰ 90 অধিক লোকে সামাজিক নিৰাপত্তা লাভ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্যৰ ভিত্তিত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰত বৰ্তমান বৰ্ষাকালীন চকু ৰোগ ট্ৰেকমাৰ পৰা মুক্ত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এই স্বীকৃতিয়ে ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ বিশেষ সফলতাকে সূচিত কৰিছে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্ধুৰ সম্পৰ্কে তাৎক্ষণিক আলোচনাৰ দাবীৰে বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যসূচী কাইলৈ পৰ্যন্ত স্থগিত ৰখা হৈছে। সদনৰ কাম কাজ তৃতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত বিয়লি 4 সদন পুনৰ মিলিত হোৱাৰ পাছতে কংগ্ৰেছ, ডি এম কে, সমাজবাদী দলকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদী ধ্বনিৰে হুলস্থূলৰ সৃষ্টি কৰে। অধ্যক্ষই চৰকাৰ আলোচনাৰ বাবে সাজু বুলি জনোৱাৰ লগতে বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰি সদনৰ কাম কাজ কাৰ্যসূচী অনুসৰি চলোৱাত সহায় কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ কাইলৈ পৰ্যন্ত স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে সদনৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কে আৰু অন্যান্য দলৰ সদস্যসকলে ধ্বনি অব্যাহত ৰাখে আৰু সদনৰ মজিয়ালৈ উঠি যায়। অধ্যক্ষই বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ আৰু শূন্যকালত ভাগ ল'বলৈ বাৰে বাৰে অনুৰোধ জনায়। ইয়াৰ মাজতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কেন্দ্ৰীয় চৰকাৰ আলোচনাৰ বাবে সাজু হোৱাৰ কথা জানিবলৈ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কয় যে যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে সাজু। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 লোকসভা মিলিত হোৱাৰ সময়ত নিম্ন সদনে অলপতে দেহাৱসান ঘটা 8 প্ৰাক্তন সাংসদৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। সদনে লগতে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিভিন্ন ৰাজ্যত প্ৰাকৃতিক বিপৰ্যয়ত ধন জন হানিৰ ঘটনাক লৈও সদনে গভীৰ শোক প্ৰকাশ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সফল যাত্ৰাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ' আৰু গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক অভিনন্দন জনায়। সদনত এই সাফল্যক লৈ বিশদভাৱে আলোচনা হ'ব বুলিও তেওঁ ঘোষণা কৰে। ন্যায়াধীশ যশৱন্ত বৰ্মাৰ পদৰ পৰা অপসাৰণ কৰাৰ দাবীৰে সংসদৰ কেইবাগৰাকীও সদস্যই আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাক স্মাৰক পত্ৰ দাখিল কৰে। সংবিধানৰ 124, 217 আৰু 218 নম্বৰ অনুচ্ছেদৰ আধাৰত লোকসভাৰ মুঠ 145 আৰু ৰাজ্যসভাৰ 50 অধিক সদস্যই ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱত স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বাসভৱনত নগদ ধন উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত সাংসদসকলে তেওঁৰ অপসাৰণৰ বিৰুদ্ধে এই স্মাৰক পত্ৰ স্বাক্ষৰ কৰে। এই সন্দৰ্ভত সংসদত আলোচনা অনুষ্ঠিত হ'ব বুলিও জানিব পৰা গৈছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। সদনত আজি ৰাজ্যসভাৰ অনুমোদনৰ লগে লগে বহন পত্ৰ বিধেয়ক 2025 গৃহীত হয়। লোকসভাই ইতিমধ্যে এইবছৰৰ মাৰ্চ মাহতে এই বিধেয়কখন গৃহীত কৰিছিল। নৌবহন নথিপত্ৰৰ আইনী ৰূপৰেখা সৰল আৰু উন্নত কৰি তোলাৰ উদ্দেশ্যে এই বিধেয়কখন গ্ৰহণ কৰা হৈছে। নতুন বিধেয়কখন 1856 ভাৰতীয় বহন পত্ৰ বিধেয়কৰ পৰিৱৰ্তে ব্যৱহৃত হ'ব। উল্লেখযোগ্য যে বহন পত্ৰ বিধেয়ক হৈছে মালবাহী প্ৰতিষ্ঠানসমূহে সামগ্ৰী সৰবৰাহকাৰী জাহাজলৈ জাৰি কৰা বিশেষ নথিপত্ৰ য'ত সৰবৰাহ কৰা সামগ্ৰীসমূহৰ ধৰণ, পৰিমাণ, অৱস্থা আৰু লক্ষ্যস্থানৰ কথা উল্লেখ কৰা থাকে। আজি ৰাজ্যসভাত এই বিধেয়কখনৰ সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে 2014 নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰাই তেওঁৰ মন্ত্ৰালয়ত বিশেষ দৃষ্টিভংগীৰে সুপৰিকল্পিত আঁচনিসমূহ বাস্তৱায়িত হৈছে আৰু সাগৰমালা আঁচনিৰ জৰিয়তে 800 অধিক প্ৰকল্প চিনাক্ত কৰা হৈছে। ইতিমধ্যে 5,00,000 টকাৰো অধিক ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ অবিৰত প্ৰচেষ্টা চলাই থকা হৈছে বুলিও শ্ৰী সোণোৱালে জানিবলৈ দিয়ে। সাগৰমালা আঁচনিৰ জৰিয়তে দেশৰ সকলোবোৰ বন্দৰৰ আধুনিকীকৰণ কৰি সেইসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলিও শ্ৰী সোণোৱালে লগতে কয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 2047 ভিতৰত আমাৰ দেশক বিশ্বৰ শীৰ্ষ 5 জাহাজ নিৰ্মাতা দেশৰ 1 দেশৰূপে গঢ়ি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও শ্ৰী সোণোৱালে প্ৰকাশ কৰে। আলোচনা আৰম্ভ কৰি বিজেপিৰ শম্ভু চৰণ পেটেলে ভাৰতক বিশ্বৰ ভিতৰতে সবাতোকৈ দ্ৰুতগতিত আগবঢ়া অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে অভিহিত কৰে। আম আদমী পাৰ্টীৰ ডঃ অশোক কুমাৰ মিট্টালে নতুন বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়ায়। বম্বে উচ্চ ন্যায়ালয়ে উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত 2006 মুম্বাইত সংঘটিত ৰেল বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত 12 লোকক দোষমুক্ত কৰিছে। ন্যায়াধীশ অনিল কিলাৰ আৰু শ্যাম চন্দকৰ বিশেষ বিচাৰপীঠে এই ঘটনাত অভিযুক্ত তথা মৃত্যুদণ্ডৰে দণ্ডিত 5 আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ লাভ কৰা 7 লোকৰ বিৰুদ্ধে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাত অভিযুক্তসকলক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 2006 মুম্বাইত হোৱা এই আক্ৰমণৰ ঘটনাত 180 অধিক লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হৈছিল। ঘটনাৰ 19 পাছত আদালতে এই ৰায় দিয়ে। বাংলাদেশ বায়ুসেনাৰ এখন জেট প্ৰশিক্ষণ বিমানৰ দেশখনৰ মাইলষ্টোন কলেজ চৌহদত হোৱা দুৰ্ঘটনাৰ ফলত চালককে ধৰি কমেও 19 লোকৰ মৃত্যু আৰু 100 অধিক লোক আহত হয়। আজি দিনৰ প্ৰায় 1:30 বাংলাদেশ বায়ুসেনাৰ F-7 বিমানখন দুৰ্ঘটনাত পতিত হয়। বাংলাদেশ সেনা আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই থকাৰ সমান্তৰালকৈ দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসাৰ বাবে এটা 01949043697 হেল্পলাইন নম্বৰটো মুকলি কৰিছে। উল্লেখযোগ্য যে এই দুৰ্ঘটনাত নিহত লোকসকলৰ বাবে বাংলাদেশ চৰকাৰে এদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। ধাৰাষাৰ বৰষুণৰ বাবে আজি এয়াৰ ইণ্ডিয়াৰ A1274-A320 নম্বৰৰ বিমানখন মুম্বাই বিমানবন্দৰত অৱতৰণৰ সময়তে ৰানৱেৰ পৰা বাহিৰ হৈ যায়। কেৰালাৰ কোচিৰ পৰা মুম্বাই অভিমুখে যাত্ৰা কৰা বিমানখনৰ প্ৰতিকূল বতৰৰ বাবে অৱতৰণৰ সময়ত 3 বিস্ফোৰিত হোৱাৰ লগতে ইঞ্জিনৰো ক্ষতি হয়। অথচ এই অসুবিধা সত্ত্বেও টাৰ্মিনেলৰ প্ৰৱেশ পথত বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সমৰ্থ হয় আৰু ক্ৰিউ সদস্যকে ধৰি আটাইবোৰ যাত্ৰী নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। আজি আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন ফলপ্ৰসূ হোৱাৰ লগতে ইয়াৰ আলোচনাসমূহে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্ধুৰ সম্পৰ্কে তাৎক্ষণিক আলোচনাৰ দাবীৰে বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যসূচী কাইলৈ পৰ্যন্ত স্থগিত ৰখা হৈছে। সদনত আজি বহন পত্ৰ বিধেয়ক 2025 গৃহীত হয় আৰু বম্বে উচ্চ ন্যায়ালয়ে 2006 মুম্বাইত সংঘটিত ৰেল বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত 12 লোকক দোষমুক্ত কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখা বাতৰি দেখা আগবজাত শুনিবলৈ পাব।